মঠিয়া লিখা শুভবাৰ্তা 28 অধ্যায় যীশুৰ পুনৰুত্থান। তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল। মগদলনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ'ল। চোৱা, তাতে বৰ ভূমিকম্প হ'ল, কিয়নো প্ৰভুৰ ৰূপে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল। তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল, আৰু তেওঁৰ ভয়তে পহৰীসকল কঁপি কঁপি মৰাৰ নিচিনা হ'ল। কিন্তু সেই মহিলাকেইজনীক দুটে মাত লগাই ক'লে, তোমালোকে ভয় নকৰিবা, কিয়নো ক্ৰুচত হত হোৱা যীশুক তোমালোকে বিচাৰিছা বুলি মই জানিছো। তেওঁ ইয়াত নাই, কিন্তু যেনেকৈ তেওঁ কৈছিল তেনেকৈ তেওঁ উঠিল। আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি। এতিয়া তোমালোকে বেগাই যোৱা, আৰু তেওঁ শিষ্যসকলক এই কথা কোৱা গৈ যে তেওঁ মৃতলোকৰ মাজৰ পৰা উঠিল। চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালিল প্ৰদেশলৈ গৈছে, তোমালোকে তাতে তেওঁক দৰ্শন পাবা। চোৱা, এই কথা মই তোমালোকক ক'লো যাতে তেওঁলোকে ভয় আৰু মহানন্দৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ'ল আৰু তেওঁৰ শিষ্যসকলক সংবাদ দিবলৈ লৰি গ'ল। যাতে চোৱা, যীশুৱে তেওঁলোক সাক্ষাৎ হৈ ক'লে, তোমালোকৰ মংগল হওক, যাতে মহিলাসকল ওচৰলৈ আহি তেওঁৰ চৰণত ভৰি প্ৰণিপাত কৰিলে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, ভয় নকৰিবা, তোমালোক যোৱা, মোৰ ভাইসকলক গালিল প্ৰদেশলৈ যাবৰ বাবে সংবাদ দিয়াগৈ, তেওঁলোকে তাতে মোক দেখা পাব। পাছত মহিলাসকল যাওঁতে চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি যি যি ঘটিছিল সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিতসকলৰ আগত দিলেহি। তেতিয়া তেওঁলোকে পৰিচাৰকসকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক'লে, আমি টোপনিত থাকোঁতে যীশুৰ শিষ্যবোৰে ৰাতি আহি তাক চুৰ কৰি নিলে, এইবুলি ক'বা। এই কথা যদি দেহাধিপতিয়ে শুনে তেতিয়া আমি তেওঁক বুজাই বঢ়াই ল'ম আৰু তোমালোকক এই বিষয়টোৰ পৰা দূৰত ৰাখিম। তেতিয়া সিহঁতে ধন ল'লে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰে সিহঁতে কৰিলে। এইদৰে এই কথা ইহুদীসকলৰ মাজত বিয়পি গ'ল আৰু আজিলৈকে এই কথা এইদৰে প্ৰচলিত হৈ আছে। শিষ্যবোৰৰ প্ৰতি যীশুৰ হে আজ্ঞা। পাছত গালিল প্ৰদেশৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ 11 শিষ্য গ'ল আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে, কিন্তু কোনো কোনোৱে সংশয় কৰিলে। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ'ল, এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা। মই যি আজ্ঞা তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া, আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙে সঙে আছোঁ।